নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 75 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ 2025 শীৰ্ষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে এই অনুষ্ঠানৰ আয়োজন কৰে। শ্ৰীমল্লবৰুৱাই কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতি বছৰে স্বচ্ছতাই সেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ৰাজ্যসমূহক আহান জনায়। এই কাৰ্যসূচীয়ে ৰাজ্যখনত বহনক্ষম স্বচ্ছতাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব বুলি তেওঁ লগতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সমগ্ৰ দেশতে সুস্থ নাৰী আৰু সবল পৰিয়াল শীৰ্ষক বিশেষ অভিযানৰ শুভাৰম্ভ কৰে। মহিলাৰ স্বাস্থ্য, মৰ্যাদা আৰু সবলীকৰণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে সেৱা সপ্তাহৰ অংশ হিচাপে এই অভিযান আৰম্ভ কৰা হৈছে। অসম চৰকাৰেও এই অভিযানৰ জৰিয়তে মহিলাৰ স্বাস্থ্যত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইত 4,297 স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। অহা 2 অক্টোবৰলৈ ৰাজ্যখনত 14,690 স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
অসমত আমি অহা 2-3 অক্টোবৰলৈ 5,000 কেম্প বা 5,000 পৰীক্ষা, স্বাস্থ্য পৰীক্ষা আমাৰ আই মাতৃসকলৰ কাৰণে আমি আয়োজন কৰিম আৰু এই 5,000 কেম্পৰ লগতে আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বা আমাৰ যি 5,000 হস্পিটাল বা আয়ুষ্মান আৰোগ্য মন্দিৰ আছে তেওঁলোকৰ পৰা আৰু গাঁৱৰ ভিতৰলৈ গৈ আমি চেষ্টা কৰিম যাতে 26,000 গাঁৱতে আমি একোটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব পাৰোঁ।
ইপিনে সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যজুৰি 75 ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। এই পদক্ষেপে সমাজ সেৱাৰ জৰিয়তে এখন শক্তিশালী সমাজ গঢ়াত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত প্ৰায় 23 ব্যক্তিয়ে আজি স্বেচ্ছাই ৰক্তদান কৰে। ধেমাজিৰ চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৰক্তদান কৰে। সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰি থকা অনুষ্ঠানলানিৰ অংশ হিচাপে কাইলৈ বিয়লি 3:02 অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে প্ৰশাসনীয় প্ৰগতি বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ দেৱজিৎ মহন্তৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো 2 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। BTRৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে UPPL, বিৰোধী দল কংগ্ৰেছ, BPF, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আৰু জমদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ সমৰ্থনত আজি BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ চলায়। এইবাৰৰ নিৰ্বাচনত BPF দল জয়ী হলে জনসাধাৰণক ভূমিপট্টা প্ৰদান, নিবনুৱা সমস্যা দূৰীকৰণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰা হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰে। বাক্সা জিলাৰ ভলুকামুৰিত UPPLৰ মুৰববী প্ৰমোদ বড়োৱে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে মদাহী জনগোষ্ঠীৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে। ভাৰতীয় বৈদেশিক সেৱাৰ জ্যেষ্ঠ বিষয়া গৌৰাংগ লাল দাসক দক্ষিণ কোৰিয়াৰ নতুন ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি শ্ৰীদাসে শীঘ্ৰে ছিউলত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব। 1999 চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসম সন্তান গৌৰাংগ লাল দাসে ইয়াৰ আগতে কেইবাখনো বিদেশী ৰাষ্ট্ৰত কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চীনা আৰু কম্বোডিয়ান ভাষাকে ধৰি কেইবাটাও বিদেশী ভাষাত বুৎপত্তি থকা গৌৰাংগ লাল দাসে যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজৰ শীৰ্ষ বৈঠকত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। গোলাঘাটৰ দেৰগাঁৱৰ কুমাৰগাঁৱত পোহনীয়া হাতীৰ আক্ৰমণত আজি এজন লোকৰ মৃত্যু হোৱাৰ লগতে মাউতসহ 2 লোক আহত হয়। আহত এজনক সংকটজনক অৱস্থাত যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন দেৰগাঁৱৰ মলাই কুমাৰ গাঁৱৰ কেশৱ বৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।